চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার মরমিয়াল প্রভু যীশুর মহান নামেরে আপনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, কেতিয়াবা বাৰু এই কথা চিন্তা কৰি চাইছেনে যে আমি যে এই পৃথিৱীত জীয়াই আছো, আমাৰ জীৱনৰ প্ৰতিটো পলৰ বাবে আমি আচলতে ঈশ্বৰক ধন্যবাদ দিব লাগে। কিন্তু এই জীৱনৰ সিপাৰেও এক জীৱন আছে, অনন্ত জীৱন। সেই অনন্ত জীৱন যেন আমি স্বৰ্গত কটাব পাৰোঁ তাৰ ব্যৱস্থা যে ঈশ্বৰে কৰিছে, সেইবাবেহে আমি ঈশ্বৰক অধিক ধন্যবাদ দিব লাগে। ঈশ্বৰেনো সেই ব্যৱস্থা কেনেদৰে কৰিছে তাৰ কথা আমি তেওঁৰ মহান বাক্য বাইবেল শাস্ত্ৰত পাওঁ, আৰু সেই বাইবেল শাস্ত্ৰৰ সহজ সৰল অধ্যয়ন আমি আগবঢ়াবলৈ চেষ্টা কৰোঁ এই ভক্তিবচন অনুষ্ঠানৰ জৰিয়তে। আশা কৰোঁ আপুনি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। শুনি কেনে পাইছে আমালৈ চিঠি লিখি জনাবচোন। আমাৰ ঠিকনা ভক্তিবচন, TWR ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। ভক্তিবচন TWR ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। আমাৰ ৱেবছাইট www.radio882.com। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকেনে? যদিহে আপুনি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে, তেতিয়াহ'লে আপুনি এই কথা নিশ্চয় জানে যে আমি আজি কিছুদিন ধৰি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ ছফনীয়া ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয় জানো? আপুনি যদিহে আমাৰ যোৱা অনুষ্ঠানটো শুনিছিল, তাত আমি কি আলোচনা কৰিছিলোঁ আপোনাৰ হয়তো অলপ অলপ মনত আছে। যোৱা অনুষ্ঠানত আমি এই ছফনীয়া ভাৱবাদীৰ পুস্তকৰ 2 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদৰ পৰা একেবাৰে 15 নম্বৰ পদলৈকে আমাৰ আলোচনা আগবঢ়াইছিলোঁ, নহয় জানো? ঈশ্বৰে যে পৃথিৱীৰ বিভিন্ন জাতিবিলাকৰ সুদবিচাৰ কৰে সেই কথা আমি পাইছিলোঁ। আজিৰ অনুষ্ঠানত আমি ছফনীয়া পুস্তকৰ 3 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আগবঢ়াই লৈ যাম একেবাৰে 8 নম্বৰ পদলৈকে, আৰু সেই বিষয়টোৱে আচলতে আজিও আমি আলোচনা কৰিবলৈ পাম। যদিহে লগত আপোনাৰ বাইবেল আছে, তেতিয়াহ'লে বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ 1017 নম্বৰ পৃষ্ঠা মেলি ল'লে আমি আলোচনা কৰিবলগীয়া যিখিনি শাস্ত্ৰাংশ সেই শাস্ত্ৰাংশ আপোনালোকে বিচাৰি পাব। ছফনীয়া 3 নম্বৰ অধ্যায়ৰ 1-8 নম্বৰ পদ। কিন্তু আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে আমি চুটিকৈ প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা অসীম দয়ালু কৰুণাময় পিতা, তোমাৰ তুলনা নাই। তোমাৰ প্ৰেম, তোমাৰ কৰুণা, তোমাৰ অনুগ্ৰহৰ কথা আমি বৰ্ণনা কৰি শেষ কৰিব নোৱাৰোঁ। প্ৰভু যীশুৰ যোগেদি তুমি আমালৈ যি অনুগ্ৰহ দেখুৱাইছা তাৰ বাবে তোমাক অশেষ ধন্যবাদ পিতা। এতিয়া আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ আগবাঢ়িছো। তোমাৰ বাক্যৰ নিগূঢ় তত্ত্ব বুজাই দিয়াৰ ক্ষমতা আমাৰ নাই, তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া পিতা। এই অনুষ্ঠানৰ আৰম্ভণিৰ পৰা শেষলৈকে তুমিয়েই আমাৰ চলাওঁতা হোৱা। আমাৰ এই অনুষ্ঠান শুনি থকা মৰমৰ শ্ৰোতাসকলৰ জীৱনত তোমাৰ মহান অনুগ্ৰহৰ আশীৰ্বাদ প্ৰকাশ পাই উঠিবলৈ দিয়া, তেওঁলোকৰ জীৱন সৰ্বাংগ সুন্দৰ কৰি তোলা, তেওঁলোকৰ জীৱন সফল কৰি তোলা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো, আমেন। প্ৰিয় শ্ৰোতা, ছফনীয়া ভাৱবাদীৰ পুস্তকৰ 3 নম্বৰ অধ্যায়ৰ মূল বিষয়টো হৈছে এই জগত আৰু ইয়াৰ জাতিবিলাকৰ সুধবিচাৰ, তাৰপিছত সুধবিচাৰৰ বিলুপ্তি আৰু তাৰপিছত ঈশ্বৰৰ ৰাজ্যৰ প্ৰতিষ্ঠা। এই 3 নম্বৰ অধ্যায়টোৰ প্ৰথম 8টা পদত পৃথিৱীৰ জাতিবিলাকৰ বিচাৰৰ বিষয়টোৰ সামৰণি পৰিছে। ঈশ্বৰে তেওঁৰ লোকবিলাকক কি কঠোৰ নিষ্ঠুৰভাৱে সুধবিচাৰ কৰিব সেই বিষয়ে ছফনীয়া ভাৱবাদীয়ে জনোৱা কথাবোৰ পঢ়ি পঢ়ি আপোনাৰ হয়তো আমনি লাগি যাব পাৰে। হয়তো বাইবেলত এইখিনিয়ে আপুনি অতি চোকা ভাষা বুলি ভাবিব পাৰে। যেতিয়ালৈকে আপুনি অৱশ্যে মঠিয়া লিখা শুভবাৰ্তাৰ 23 নম্বৰ অধ্যায়ত প্ৰৱেশ নকৰে। যদি এই শাস্ত্ৰাংশ আমি মঠিয়া লিখা শুভবাৰ্তা 23 নম্বৰ অধ্যায়ৰ লগত মিলাই পঢ়ো, তেতিয়া আমি দেখিবলৈ পাম যে চৰম সুধবিচাৰৰ বৰ্ণনাৰ ক্ষেত্ৰত প্ৰভু যীশুৱে আনকি ছফনীয়া ভাৱবাদীতকৈও চোকা ভাষা ব্যৱহাৰ কৰিছে। বৰ্ণনা পঢ়িলে আমাৰ তেজ গোট মাৰি যাব খোজে। 2 নম্বৰ অধ্যায়ত আমি দেখিবলৈ পালো যে ঈশ্বৰৰ সুধবিচাৰ গোটেই বিশ্বজোৰা, ই পৃথিৱীৰ সকলো জাতিকেই সাঙুৰি লয়। এই অধ্যায়টোৰ 1 নম্বৰ পদৰ পৰা 5 নম্বৰ পদত ঈশ্বৰে আকৌ তেওঁৰ লোকবিলাকৰ ওপৰলৈ আহিবলগীয়া সুধবিচাৰৰ বিষয়টো আনিছে আৰু তেওঁ অতি পোনপটীয়াভাৱে কথাখিনি কৈছে। তেওঁ এই কথা জনাই দিছে যে কোনো এজন ব্যক্তিয়ে যি পৰিমাণে পোহৰ পাইছে, যি পৰিমাণে ঈশ্বৰৰ পৰা প্ৰকাশ পাইছে, সেই অনুপাতেই তেওঁৰ বিচাৰ হ'ব। অৰ্থাৎ আমি উপভোগ কৰা সা সুবিধাই আমাৰ দায়িত্বৰো জন্ম দিয়ে। আপুনি যিমান সা সুবিধা পাইছে তাৰ ওপৰতে নিৰ্ভৰ কৰে আপোনাৰ দায়িত্ব। এজন মানুহে এই বুলি কৈছিল, মই বাইবেল বিশ্বাস কৰা গীৰ্জা এটাত বহি থকাতকৈ কোনো জংগলী জাতি হোৱাই ভাল। যদিহে মই খ্ৰীষ্টৰ শুভবাৰ্তা শুনি থাকিও তেওঁৰ প্ৰতি সঁহাৰি নিদিওঁ, তেনে জংগলী জাতিক ঈশ্বৰে সুধবিচাৰ কৰা সম্বন্ধে আমি তৰ্ক কৰিব নোখোজো, কিন্তু শুভবাৰ্তা শুনিবলৈ সুবিধা পাই থাকিও, ঈশ্বৰৰ বাক্য শুনিবলৈ অনবৰতে সুবিধা পাই থাকিও ঈশ্বৰক পিঠি দিয়া মানুহ এজনৰ ক্ষেত্ৰত ঈশ্বৰে কি কৰিব সেইটো আমি হলে জানো। ইয়াত জিৰচালেমলৈ নামি আহিব ধৰা সুধবিচাৰ আৰু দণ্ডৰ কথা বুজাবলৈ অতি কঠোৰ ভাষা ব্যৱহাৰ কৰা হৈছে। তেওঁবিলাকে যিমান সা সুবিধা ঈশ্বৰৰ পৰা পাইছিল তাৰ অনুপাতে সেই কঠোৰ শাস্তিও তেওঁলোকে পাব লগা হৈছিল। এতিয়া বাইবেলৰ পৰা পাঠ কৰি দিম ছফনীয়া 3 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদটো প্ৰথমতে পঢ়ি দিছো, শুনিবচোন। বিদ্ৰোহিনী আৰু ভ্ৰষ্টাজনীৰ সন্তাপ হ'ব, অত্যাচাৰকাৰিণী নগৰীৰ সন্তাপ হ'ব। জিৰচালেমতেই জিহুৱাৰ মন্দিৰটো অৱস্থিত আছিল। তাতে পুৰোহিতবোৰ আছিল আৰু অধ্যাপকসকলৰ হাতত ঈশ্বৰৰ বাক্য আছিল। যেতিয়া প্ৰভু যীশুৰ জন্মৰ সময়ত পূব দেশৰ পৰা জ্যোতিষী পণ্ডিতসকলে যিহুদীবিলাকৰ সেই ৰজাক বিচাৰি আহিছিল, তেতিয়া মচীহ ক'ত জন্মিব লাগে সেইটো ক'বলৈ জিৰচালেমত থকা সেই অধ্যাপকসকলে অসুবিধা পোৱা নাছিল। তেওঁলোকে আচলতে যীশুখ্ৰীষ্ট ক'ত জন্মিব সঠিকভাৱে ক'ব পাৰিছিল, কিন্তু সেই জ্যোতিষী পণ্ডিতসকলে বিচাৰি অহাৰ নিচিনাকৈ সঁচাকৈয়ে মচীহ জন্মিছেনে নাই সেই কথা প্ৰমাণ কৰি চাবলৈ কোনো আগ্ৰহ তেওঁলোকে দেখুওৱা নাছিল। সেই অধ্যাপকসকলে বিধান জানিছিল আক্ষৰিক ৰূপত, কিন্তু কেৱল তাকেই তেওঁলোকে জানিছিল। কিন্তু সেই পুস্তকসমূহৰ প্ৰণেতাজনক তেওঁলোকে জনা নাছিল, বৰং সেইজনাৰ পৰা তেওঁলোক বহু আঁতৰত আছিল। জিৰচালেমে ঈশ্বৰৰ পৰা যিমান পোহৰ পাইছিল তাৰ ভিত্তিতেই ঈশ্বৰে আচলতে তেওঁলোকক দণ্ড বিহিব। সেইবাবেই আচলতে ঈশ্বৰৰ পৰা তেওঁলোক দণ্ড পোৱাৰ যোগ্য হৈ পৰিছিল। বিদ্ৰোহিনী আৰু ভ্ৰষ্টাজনীৰ সন্তাপ হ'ব। ইয়াত ভ্ৰষ্টতা মানে মানুহৰ বাহিৰত থকা ভ্ৰষ্টতাৰ কথা কোৱা হোৱা নাই, কিন্তু আভ্যন্তৰীণ ভ্ৰষ্টতাৰ কথা কোৱা হৈছে। আজি আচলতে আমি বাহ্যিকভাৱে যিমান প্ৰদূষণ দেখি আছো তাৰ মূলতেই হৈছে মানুহৰ আন্তৰিক প্ৰদূষণ, অৰ্থাৎ ঈশ্বৰৰ সৈতে মানুহৰ সম্বন্ধ ঠিক নহয়। সেইবাবেই এই সকলো প্ৰদূষণ আমি চাৰিওফালে দেখি আছো। যেতিয়া কোনো এজন মানুহৰ সম্বন্ধ ঈশ্বৰৰ সৈতে ঠিক হয় তেতিয়া সেই মানুহে আন মানুহৰ ঠাইত নিজৰ আৱৰ্জনা নেপেলায়, নাইবা সুন্দৰ পানীৰ নিজৰা এটাত ময়লা নেপেলায়। ঈশ্বৰ নমনা লোকেই আজি এই পৃথিৱী প্ৰদূষিত কৰি আছে। এবাৰ এদল ঈশ্বৰ বিশ্বাসহীন লোকে উদ্যোগ আৰু কল কাৰখানাৰ পৰা হোৱা প্ৰদূষণ বন্ধ কৰিবলৈ দাবী জনাই এখন সাগৰৰ পাৰৰ ধুনীয়া ঠাইত সমবেত হৈছিল। তেওঁলোকৰ সেই দাবীৰ সৈতে আচলতে আমিও একমত হ'ব পাৰোঁ, কিন্তু তেওঁলোকৰ সেই সমাৱেশ শেষ হোৱাৰ পাছত সেই সুন্দৰ ঠাইখিনি পৰিষ্কাৰ কৰিবলৈ বহু হেজাৰ টকা খৰচ কৰিব লগা হৈছিল। অৰ্থাৎ প্ৰদূষণৰ প্ৰতিবাদ কৰিবলৈ গৈ তেওঁলোকে নিজে প্ৰদূষণহে কৰিলে। এৰা, প্ৰদূষণ আমাৰ ভিতৰত আছে। যদি মানুহ ঈশ্বৰ বিশ্বাসহীন আৰু মানুহৰ যদি ঈশ্বৰৰ সৈতে সম্বন্ধ ঠিক নহয়, মানুহে জগতখন প্ৰদূষিত কৰিবই। জেৰুচালেমো প্ৰদূষিত নগৰ আছিল, যদিও এই নগৰে ঈশ্বৰৰ পৰা বিশেষ সা সুবিধা উপভোগ কৰি আহিছিল। সেই নগৰক ঈশ্বৰে সুধবিচাৰ কৰিব বুলি জনাই দিছিল। মানৱ জাতিৰ ছবিখনো আচলতে তেনেকুৱাই। মানুহৰ বিষয়ে পাচনি পৌলে কি মন্তব্য কৰিছে চাওকচোন। সিহঁতৰ সকলো পথত বিনাশ আৰু দুৰ্দশা হয়। ৰোমিয়া 3:16 কি যে দুখ লগা ছবি, নহয়নে বাৰু? ঈশ্বৰে একমাত্ৰ জেৰুচালেমক কিয় শাস্তি দিবলৈ বাছি ল'লে? কাৰণ এই নগৰখন বিশেষ সা সুবিধা ভোগ কৰা নগৰ আছিল। ঈশ্বৰৰ মন্দিৰ ইয়াতে আছিল, ইয়াতে ঈশ্বৰৰ বাক্য আছিল। গতিকে আন নগৰৰ তুলনাত এই নগৰৰ শাস্তিও অধিক কঠোৰ হ'ব বুলি ঈশ্বৰে জনাইছে। ঈশ্বৰে জেৰুচালেমক অত্যাচাৰকাৰিনী নগৰ বুলিও কৈছে, কাৰণ মানুহৰ অধিকাৰ তাত খৰ্ব কৰা হৈছিল, বিশেষকৈ দুখীয়া লোকসকলৰ অধিকাৰ খৰ্ব কৰা হৈছিল। আজি বাৰু আমাৰ সমাজৰ অৱস্থা কেনে? সকলোপিনে ধনী লোকেই সা সুবিধা ভোগ কৰি থকা আমি নেদেখোনে বাৰু? দুখীয়াক সহায় কৰিবলৈ গ্ৰহণ কৰা আঁচনিবোৰো ফুটুকাৰ ফেন যেনেই নহয়নে বাৰু? আনহাতে মধ্যবিত্তসকলেও কৰ দি জুৰুলা হয় আৰু কেৱল উচ্চ শ্ৰেণীৰ লোকবিলাকহে প্ৰকৃত অৰ্থত লাভৱান হোৱা যেন দেখা যায়, নহয়নে বাৰু? জেৰুচালেম নগৰে বিশেষকৈ দৰিদ্ৰক শোষণ অত্যাচাৰ কৰাৰ কাৰণে সেই নগৰক ঈশ্বৰে দণ্ড বিহিব বুলি ঘোষণা কৰিছিল। গতিকে আজি আমাৰ সমাজৰ ক্ষেত্ৰতো ঈশ্বৰে কি কৰিব আমি নিশ্চয় অনুমান কৰিব পাৰোঁ। ঈশ্বৰে তেওঁলোকৰ পাপবোৰৰ কথা ঘোষণা কৰি দিয়া আমি এতিয়া দেখিবলৈ পাম। তাই কথা নুশুনিলে, সেই নগৰী ঈশ্বৰৰ প্ৰতি অবাধ্য আছিল। এই নগৰে ঈশ্বৰৰ বাক্য শুনিবলৈ পাইছিল, কিন্তু সেই বাক্য তেওঁলোকে মানি চলা নাছিল। শিকনি গ্ৰহণ নকৰিলে। ঈশ্বৰে তেওঁলোকলৈ সুধবিচাৰ দণ্ড মাজে মাজে পঠিয়াইছিল। 185,000 ওচৰীয়া সৈন্য আহি সেই জেৰুচালেম নগৰ অৱৰোধ কৰি মানুহখিনিৰ মুখৰ ভাত সৰিছিল, অৰ্থাৎ তেওঁলোকক আংশিকভাৱে দণ্ডবিহাৰ নিচিনাই হৈছিল। কিন্তু ঈশ্বৰে সেইবাৰ তেওঁলোকক ৰক্ষা কৰিছিল, কাৰণ সেই সৈন্যবাহিনী আঁতৰি গৈছিল। তেতিয়া তেওঁবিলাকে শিকনি পাই ঈশ্বৰলৈ ঘূৰিব বুলি আমি ভাবিব পাৰোঁ, কিন্তু তথাপি তেওঁলোক ঘূৰা নাছিল। আজি বহুতো খ্ৰীষ্টীয় বিশ্বাসীয়ে কষ্ট সহন কৰে, কিন্তু ঈশ্বৰে কিয় তেনে হ'বলৈ দিছে সেইটো তেওঁলোকে নিশিকে। কোনো উদ্দেশ্য নথকাকৈ ঈশ্বৰে নিজৰ লোকসমূহক একো বেয়া অৱস্থাত নেপেলায়, সেই কথা আমি জনা উচিত। জিৰচালেমেও শিকনি লোৱা নাছিল, যিহুৱাত নিৰ্ভৰ নকৰিলে। নগৰখনে তেওঁক ভৰসা নকৰি আন বিষয়তহে ভৰসা কৰিছিল। আজিৰ ইছৰাইল দেশে ৰাজ্য প্ৰতিষ্ঠাৰ 20 নম্বৰ বৰ্ষ উদযাপন কৰোঁতে শ্লোগান হিচাপে লিখিছিল, বিজ্ঞানে এই দেশলৈ শান্তি আনিব। কিন্তু বাইবেলে কৈছে যে মচীহই হৈছে শান্তিৰ ৰাজ, একমাত্ৰ তেওঁই শান্তি আনিব পাৰে। কিন্তু তেওঁক ভৰসা নকৰি আজি মানুহে বিজ্ঞানতহে ভৰসা কৰে। সেই 20 নম্বৰ প্ৰতিষ্ঠা দিৱস পালনৰ পাছতেই সেই দেশ সমস্যাতহে পৰিছিল। বিজ্ঞানে সেই দেশলৈ শান্তি অনা নাছিল, আন দেশেও আন দেশলৈ শান্তি আনি দিব নোৱাৰে। নিজ ঈশ্বৰৰ ওচৰ নাচাপিল। আজি মানুহে ঈশ্বৰৰ ওচৰ নাচাপি আঁতৰি আঁতৰিহে গৈছে। জিৰচালেমৰো এনে দুখ লগা অৱস্থাই হৈছিল। 3 নম্বৰ পদ, তাইৰ মাজত থকা অধ্যক্ষবোৰ গৰ্জনকাৰী সিংহ, তাইৰ বিচাৰকৰ্তাবোৰ গধূলি বেলাৰ ৰাং কুকুৰ, সিহঁতে ৰাতিপুৱালৈ একো নাৰাখে। তাইৰ মাজত থকা অধ্যক্ষবোৰ গৰ্জনকাৰী সিংহ। ঈশ্বৰে এতিয়া সেই জাতিৰ নেতাসকলৰ কথা কৈছে। সুধ বিচাৰৰ কথা ক'লে কোনো নগৰ বা জাতিৰ নেতৃত্বৰ কথাও ক'বই লাগিব। আজি পৃথিৱীত যিবোৰ তথাকথিত নেতা আছে, তেওঁলোকে আনৰ হৈ মাত মাতিম বুলি, কাম কৰিম বুলি প্ৰতিজ্ঞা কৰে, কিন্তু তেনে কৰা হ'লে আমি কমেই দেখা পাওঁ। কিয়? কাৰণ তাইৰ মাজত থকা অধ্যক্ষবোৰ গৰ্জনকাৰী সিংহ। সেই তথাকথিত নেতাবোৰে কেৱল মুখেৰে কথা ক'ব জানে, শব্দ কৰিব জানে। তাইৰ বিচাৰকৰ্তাবোৰ গধূলি বেলাৰ ৰাং কুকুৰ। সেই নেতাবিলাকে দিনে নিশাই কাম কৰিব খোজে আৰু কৰেও, অৱশ্যে মানুহৰ কাৰণে নহয়, নিজৰ কাৰণেহে। সিহঁতে ৰাতিপুৱালৈ একো নাৰাখে। এই মানুহবোৰে যি পাৰে সকলো গ্ৰাস কৰিব খোজে। এজন পণ্ডিতে মন্তব্য কৰিছিল, লোকবিলাকৰ বিচাৰকৰ্তাবিলাকৰ হেঁপাহ কেতিয়াও নপলাইছিল, আৰু সেই ক্ষুধাত তেওঁলোকে সকলো গ্ৰাস কৰিছিল। তেওঁলোকে ৰাতিপুৱালৈ একো নাৰাখিছিল। আজিও আচলতে আমাৰ বৰমূৰীয়াবোৰেও আনৰ কথা নাভাবি কেৱল নিজৰ পেট পূৰাবলৈহে চেষ্টা কৰা দেখা যায়। এই কথাটোৱেই ঈশ্বৰে বেয়া বুলি কৈছে, আৰু তাৰ বাবে সুধ বিচাৰ দণ্ড তেওঁ বিহিব। যিহুদা দেশে ঈশ্বৰৰ বাক্য পাইছিল, ঠিক আজি আমি পোৱাৰ নিচিনাকৈ। জিৰচালেমৰ বিষয়ে কোৱা কথাখিনি আজি আমাৰ ক্ষেত্ৰতো ক'ব পৰা যায়। আজি যদি ঈশ্বৰে স্বৰ্গৰ পৰা আমাৰ বিষয়ে কিবা ক'ব লগা হয়, তেনেহ'লে এনেকুৱা কথাই ক'ব লাগিব নিশ্চয়, নহয়নে বাৰু? 4 নম্বৰ পদ, তাইৰ ভাৱবাদীবোৰ গৰ্বী আৰু বিশ্বাসঘাতক। তাইৰ পুৰোহিতবোৰে ধৰ্মধাম অপবিত্ৰ কৰিলে আৰু ব্যৱস্থাৰ বিৰুদ্ধে অত্যাচাৰ কৰিলে। তাইৰ ভাৱবাদীবোৰ গৰ্বী আৰু বিশ্বাসঘাতক। ভাৱবাদীসকলে ঈশ্বৰৰ বাক্য প্ৰকৃত অৰ্থত বিলোৱা নাছিল। মনত লগাব পৰাকৈ সজাই পৰাই অ'ত ত'ত দুই এটা ঈশ্বৰৰ বাক্য সংযোজিত কৰি মানুহৰ মনত ভালৰি লগাবলৈহে কথাবোৰ কৈছিল। আজিও অৱশ্যে আমি এনেকুৱাই দেখা পাওঁ। তেওঁলোক আছিল ধন লোভী, ঠগবাজ, ধৰ্মৰ নামত দলাদলি কৰা মানুহ। মঠি 23 নম্বৰ অধ্যায়ত প্ৰভু যীশুৱে সেই সময়ৰ ধৰ্মীয় নেতাসকলক নিন্দা কৰি কোৱা কথা আমি পঢ়িবলৈ পাওঁ। সেই অৱস্থাৰ আজিও সলনি হোৱা নাই। তাইৰ পুৰোহিতবোৰে ধৰ্মধাম অপবিত্ৰ কৰিলে। এইটো নিশ্চয় অতি ভয়ংকৰ কথা। তেওঁলোকে ধৰ্মধাম কেনেকৈ অপবিত্ৰ কৰিছিল? তেওঁলোকৰ কাৰণে সেই পবিত্ৰ স্থানৰ প্ৰতি বাহিৰা মানুহৰ শ্ৰদ্ধা কমি গৈছিল। তেওঁলোকৰ জীৱন ধাৰণৰ ধৰণে মন্দিৰলৈ অসন্মান আনিছিল, ধৰ্মধামলৈ অসন্মান আনিছিল। চমুৱেল ভৱবাদীৰ দিনত এলি পুৰোহিত থকা সময়তো একেই ঘটিছিল। মানুহে ধৰ্মৰ প্ৰতি শ্ৰদ্ধা নকৰা হৈছিল। আজি আচলতে খ্ৰীষ্টীয় মণ্ডলীয়ে নিজক পবিত্ৰ আৰু ঈশ্বৰৰ হকে জীয়াই থকা বুলি চিনাকি দিব নোৱাৰিলে জগতৰ পৰা সন্মান দাবী কৰিব নিশ্চয় নোৱাৰে। আৰু ব্যৱস্থাৰ বিৰুদ্ধে অত্যাচাৰ কৰিলে, অৰ্থাৎ তেওঁলোকে ঈশ্বৰে দিয়া বিধি ব্যৱস্থাবোৰ শুদ্ধৰূপে ব্যাখ্যা কৰা নাছিল। তেওঁলোকে ঈশ্বৰৰ বাক্যৰ শিক্ষা উলংঘা কৰি অত্যাচাৰ কৰাৰ নিচিনা হৈছিল। পাঁচ নম্বৰ পদ, তাইৰ মাজত থকা যিহুৱা ধাৰ্মিক, তেওঁ অন্যায় নকৰে। প্ৰতি ৰাতিপুৱাতে তেওঁ নিজৰ ন্যায় বিচাৰ পোহৰলৈ আনে, ত্ৰুটি নকৰে। কিন্তু অন্যায় আচৰণ কৰোতা লোকে লজ্জাবোধ নকৰে। তাইৰ মাজত থকা যিহুৱা ধাৰ্মিক, তেওঁ অন্যায় নকৰে। ঈশ্বৰে অন্যায় নকৰে। তেওঁৰ লোকবিলাকে অন্যায় আচৰণ কৰা সত্ত্বেও যদি ঈশ্বৰে একো নকৰে, তেতিয়া ঈশ্বৰে নিজে অন্যায় কৰাৰ নিচিনা হ'ব। কিন্তু ঈশ্বৰে সুদবিচাৰ কৰিব বুলি জনাইছে, কাৰণ তেওঁ অন্যায় নকৰে। প্ৰতি ৰাতিপুৱাতে তেওঁ নিজৰ ন্যায় বিচাৰ পোহৰলৈ আনে, ত্ৰুটি নকৰে। অধাৰ্মিকে সকলোৱে গম পোৱাৰ পাছতো লাজ নকৰাকৈ বেয়া কাম কৰি যায়। ছয় নম্বৰ পদৰ পৰা আঠ নম্বৰ পদত এতিয়া আমি ভৱিষ্যতে আহিবলগীয়া মহাক্লেশৰ ছবি এখন পাওঁ। তাকে চফনিয়াই যিহুৱাৰ মহাদিন বুলি কৈছে। চফনিয়াই জিৰচালেমৰ পৰা আগবাঢ়ি গৈ শেষকালত জগতখনৰ দেশবিলাকলৈ ঘটিবলগীয়া কথা উল্লেখ কৰিছে। এয়া হৈছে আৰ্মাগেডনৰ যুদ্ধৰ কথা, আৰু এই আৰ্মাগেডনৰ যুঁজৰ সামৰণি পৰিব পৃথিৱীলৈ প্ৰভু যীশুখ্ৰীষ্টৰ পুনৰ আগমন ঘটাৰ লগে লগে। ছয় নম্বৰ পদটো পঢ়ি দিম। মই জাতিবোৰক উচ্ছন্ন কৰিলোঁ, সিহঁতৰ কোঠবোৰ ধ্বংস কৰা হ'ল। মই সিহঁতৰ আলিবোৰ এনেকৈ শূন্য কৰিলোঁ যে কোনেও সেইবোৰেদি অহা যোৱা নকৰে। সিহঁতৰ নগৰবোৰ এনেকৈ নষ্ট হ'ল যে সেইবোৰত কোনো মানুহ নাই, সেইবোৰত বসতি কৰোতাও নাই। আজি একালৰ বিখ্যাত বিখ্যাত নগৰ কিছুমানৰ ধ্বংসাৱশেষ চালে আমাৰ মনলৈ এই ভাৱ আহিব, সেই ঠাই এসময়ত সঁচাকৈয়ে জনবসতিৰে ভৰা শক্তিশালী নগৰ আছিলনে বাৰু? ইয়াত ঈশ্বৰে কৈছে, মই সেইবোৰ জনশূন্য কৰিম। আজি আমি বাস কৰা নাইবা আমি দেখি শুনি থকা বিশ্ববিখ্যাত মহানগৰ এখন জনশূন্য হৈ পৰিব পাৰেনে বুলি আমাৰ মনত প্ৰশ্ন উঠিব পাৰে। কিন্তু তেনেকুৱা ঘটিব পাৰে। আজিৰ যিকোনো ডাঙৰ নগৰ ধ্বংস হৈ সম্পূৰ্ণৰূপে জনপ্ৰাণীহীন হৈ পৰিব পাৰে। ঈশ্বৰে তেনেকুৱা কৰিব পাৰে। সাত নম্বৰ পদ, মই কৈছিলোঁ তুমি অৱশ্যে মোক ভয় কৰিবা, তুমি শিকনি গ্ৰহণ কৰিবা। তাতে তাইৰ বিষয়ে মই যি যি নিৰূপণ কৰিলোঁ সেই সকলো মতে তাইৰ বাসস্থান উচ্ছন্ন কৰা নহ'ব, কিন্তু সিহঁতে সোনকালে উঠি নিজৰ সকলো কাৰ্য ভ্ৰষ্ট কৰিলে। সুদবিচাৰ আৰু সৰু সুদবিচাৰ, অৰ্থাৎ কম পৰিমাণৰ দণ্ডৰ যি সাৱধানবাণী তেওঁলোকলৈ আহিছিল, তাৰ পৰা তেওঁলোকে একো শিক্ষা লোৱা নাছিল। আৰু সেই অৱহেলাই অৱশেষত নমাই আনিব যিহুৱাৰ মহাদিন, শেষ সুদবিচাৰৰ দিন, সেই দিন এই পৃথিৱীলৈ আহি আছে। আঠ নম্বৰ পদ, এইকাৰণে যিহুৱাই কৈছে, মই চিকাৰ ধৰিবলৈ নুঠা দিনলৈকে তোমালোকে মোলৈ বাট চাই থাকা, কিয়নো মোৰ মনস্থ এই যে জাতিবোৰক চপাই আৰু ৰাজ্যবোৰ একেলগ কৰি সিহঁতৰ ওপৰত মোৰ ক্ৰোধ, এনেকি মোৰ প্ৰচণ্ড কোপ বৰ্ষাম, কাৰণ মোৰ অন্তৰ্জালৰ অগ্নিৰে গোটেই পৃথিৱী গ্ৰাসিত হ'ব। প্ৰিয় শ্ৰোতা, আমি বাস কৰা এই জগতখন সুদবিচাৰৰ পিনে আগবাঢ়ি গৈ আছে। মানুহবোৰে আজি কথাটো বিশ্বাস কৰক বা নকৰক, সকলো মানুহ সেই দিনটোৰ পিনে আগবাঢ়ি গৈ আছে। প্ৰভু যীশুখ্ৰীষ্টই এই পৃথিৱীৰ পৰা তেওঁৰ বিশ্বাসকাৰী লোকসকলক উত্তোলিত কৰি লৈ যাবলৈ অহাৰ দিনৰ পৰাই সেই সুদবিচাৰ দণ্ডৰ সময়ৰ আৰম্ভণি হ'ব। ইয়াৰ আৰম্ভণি হ'ব মহাক্লেশৰ আৰম্ভণিৰে, আৰু সেই মহাক্লেশৰ সামৰণি পৰিব যেতিয়া এই পৃথিৱীত তেওঁৰ ন্যায় শাসন প্ৰতিষ্ঠা কৰিবলৈ প্ৰভু যীশুখ্ৰীষ্ট ঘূৰি আহিব। প্ৰিয় শ্ৰোতা, এই পৃথিৱীখন সেই মহাক্লেশৰ পিনে আগবাঢ়ি গৈ আছে, সেই সুদবিচাৰৰ পিনে আগবাঢ়ি গৈ আছে, আৰু প্ৰভু যীশুৰ সেই ন্যায় শাসনৰ দিনৰ পিনে আগবাঢ়ি গৈ আছে। কিন্তু সেইদিনা আপোনাৰ স্থান বাৰু ক'ত হ'ব, এই বিষয়ে আমি সকলোৱে চিন্তা কৰি চোৱা উচিত। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
তোমাকে প্রেম করু, মই তোমাকে প্রেম করু, মই তোমাকে প্রেম করু।
ইমান পরে আপনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হওঁ। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
মই তোমাৰ স্তুতি কৰো, মই তোমাৰ স্তুতি কৰো, পিছলে উভতি নাযাওঁ, তোমাৰ আগত হীনত কৰি যদি যাব পাৰো তোমাৰ পথে, দুকষ্ট আহিলে জীৱনত পিছলে উভতি নাযাওঁ, তোমাৰ আগত হীনত কৰি যদি যাব পাৰো তোমাৰ পথে, দুকষ্ট আহিলে জীৱন পিছলে উভতি নাযাওঁ। মই তোমার আরাধনা করু, মই তোমার আরাধনা করু, মই তোমার আরাধনা করু, পিছলে উভতি না যাও, তোমার আগত হীনত করি যদি যাব পারু তোমার পথে, দুকষ্ট আহিলে জীবন পিছলে উভতি না যাও, তোমার আগত হীনত করি যদি যাব পারু তোমার পথে, দুকষ্ট আহিলে।